هو الذي جعل الشمس ضياء والقمر نورا وقدره منازل لتعلموا عدد السنين والحساب ما خلق الله ذلك إلا بالحق يفصل الآيات لقوم يعلمون
تمام خجوك ديبتيمان আৰু চন্দ্ৰক জ্যোতিৰ্ময় কৰিছে আৰু তাৰ গতিৰ বাবে নিৰ্দিষ্ট কৰিছে বিভিন্ন মঞ্জিল তথা কক্ষপথ যাতে তোমালোকে বছৰ গণনা কৰিব পাৰা আৰু সময়ৰ হিচাপ ৰাখিব পাৰা আল্লাহে এইবোৰক যথাযথভাৱে সৃষ্টি কৰিছে তেওঁ জ্ঞানী সম্প্ৰদায়ৰ বাবে এইবোৰ নিদৰ্শন বিশদভাৱে বৰ্ণনা কৰে